পাচনীসকলৰ কৰ্ম 21 অধ্যায়। সেই ঠাইত আমি তেওঁলোকৰ পৰা পৃথক হৈ জাহাজেৰে পোনবাটেদি কু দ্বীপলৈ গৈ পাছদিনা ৰুদ দ্বীপ পালোঁ। তাৰ পৰা আমি পাটৰা নগৰলৈ যাত্ৰা কৰিলোঁ। পাটৰাত ফৈনিকীয়া অঞ্চলেদি যোৱা এখন জাহাজ পোৱাত আমি সেই জাহাজত উঠি যাত্ৰা কৰিলোঁ। পাছত ক্ৰুপ দ্বীপ দেখা পাই তাক বাওঁহাতে এৰি ছিৰিয়া দেশলৈ গৈ তুৰণ নগৰত নামিলোঁ, কিয়নো তাত জাহাজৰ মাল বস্তু দিবলগীয়া আছিল। সেই ঠাইৰ শিষ্যসকলক বিচাৰি পোৱাত আমি তাতে 7 দিন থাকিলোঁ। তেওঁলোকে পবিত্ৰ আত্মাৰ দৰে পৌলক জেৰুচালেমলৈ যাবলৈ বাবে মানা কৰিলে। আমি সেইকেইদিন তাতে থাকি ওলাই যাওঁতে তেওঁলোকে ল'ৰা দেউতাৰে সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰৰ আঁঠুলৈ প্ৰাৰ্থনা কৰি পৰস্পৰে বিদায় ললোঁ। আমি জাহাজত উঠিলোঁ, কিন্তু তেওঁলোকে নিজ নিজ ঘৰলৈ উলটি গ'ল। পাছত আমি টুৰৰ পৰা গৈ তলি মাৰি পাই সমুদ্ৰ যাত্ৰা শেষ কৰিলোঁ আৰু ভাইসকলক মংগলবাদ জনাই তেওঁলোকৰ লগত এদিন থাকিলোঁ। পাছদিনা আমি তাৰ পৰা ওলাই গৈ চিজাৰিয়া পালোঁ। তাতে 7জনৰ মাজৰ শুভবাৰ্তা প্ৰচাৰক জি ফিলিপ তেওঁৰ ঘৰত থাকিলোঁ। তাত তেওঁৰ ভাবুকি প্ৰচাৰ কৰা 4জনী অবিবাহিতা জীয়েক আছিল। তাত আমি কেইদিনমান থাকোঁতে জিহুদিয়াৰ পৰা আগব নামেৰে এজন ভাওবাদী আহিল। তেওঁ আমাৰ ওচৰলৈ আহি পৌলৰ কঁকালৰ পৰা টঙালিলৈ নিজৰ হাত ভৰি বান্ধি ক'বলৈ ধৰিলে, পবিত্ৰ আত্মাই এই কথা কৈছে, যাৰ এই টঙালি সেই মানুহক জেৰুচালেমত ইহুদীসকলে এইদৰে বান্ধি অনা ইহুদীসকলৰ হাতত শুধাই দিব। এই কথা শুনি তাত থকা লোকসকলে আৰু আমিও পৌলক এই ঠাই এৰি জেৰুচালেমলৈ নাযাবৰ বাবে মিনতি কৰিলোঁ। এতিয়া পৌলে উত্তৰ দিলে, আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি কি কৰিব বিচাৰিছে? কিয়নো মই প্ৰভু যীশুৰ নামৰ কাৰণে জেৰুচালেমত কেৱল বান্ধ খাবলৈ নহয় মৰিবলৈকো যুগুত হৈ আছো। যাতে পৌলে আমাৰ কথা গ্ৰহণ কৰিবলৈ নিবিচৰাত আমি ক্ষান্ত হলোঁ আৰু ক'লোঁ, প্ৰভুৰ যি ইচ্ছা সেয়ে হওক। তাৰ পাছত আমাৰ সম্বল গোটাই প্ৰস্তুত হলোঁ আৰু জেৰুচালেমলৈ যাত্ৰা কৰিলোঁ। তাতে চিজাৰিয়াৰ পৰাও কিছুমান শিষ্য আমাৰ লগত আহিল। মলাচুন নামেৰে কুপ দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁকো লগত লৈ অহা হ'ল। আমি জেৰুচালেম পোৱাত ভাইসকলে আনন্দৰে আমাক গ্ৰহণ কৰিলে। পাছদিনা পৌল আমাৰ সৈতে জাকোবৰ তাত সোমোৱাত পৰিচাৰক সকলো তাত উপস্থিত হ'ল। পাছত তেওঁলোকক মংগলবাদ কৰিলে। তেওঁৰ পৰিচৰ্যাৰ দ্বাৰাই অনা ইহুদী লোকৰ মাজত যি যি কৰিলে সেই বিষয়ে এটা এটাকৈ বৰ্ণনা কৰিলে। এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক ক'লে, হে ভাই, তুমি জানা যে ইহুদী লোকৰ মাজত বিশ্বাস কৰাসকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী, কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সংবাদ পালে, তুমি বোলে অনা ইহুদীসকলৰ মাজত থকা ইহুদী লোকক মুচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে তেওঁলোকে ল'ৰাৰ চুন্নত কৰিব নালাগে আৰু ৰীতিমতে আচৰণ কৰিব নালাগে, এতেকে কি হ'ব? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে। এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা। সংকল্প কৰা, আমাৰ 4জন মানুহ আছে, তেওঁলোকৰ লগত একেলগে নিজকে সূচী কৰা আৰু তেওঁলোকৰ মূৰ খুৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সংবাদ পালে সেই যে একো নহয় আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে আচৰণ কৰি চলিছা সেই বিষয়ে সকলোৱে জানিব, কিন্তু অনা ইহুদীসকলৰ মাজত বিশ্বাস কৰাসকলৰ বিষয়ে হ'লে তেওঁলোকে মূৰ্তিক দিয়া প্ৰসাদ, টেটু চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ। তেতিয়া পৌলে সেই মানুহকেইজনক লৈ 5 দিনা মৰিয়ৰ সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈবদ্য উৎসৰ্গ কৰিবলৈকে সূচী কৰা কাৰ্যত কিমান দিন লাগিব সেই বিষয়ে জনালে। কিন্তু সেই 7 দিন প্ৰায় শেষ হ'ল। এছিয়া দেশৰ ইহুদীসকলে তেওঁক মন্দিৰত দেখি গোটেই লোকসকলক উচ্চতাই তেওঁক ধৰি ৰিঙিয়াই ক'লে, হে ইজৰাইলৰ সন্তানসকল, সহায় কৰা। যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে এইজনে তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে, কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচিয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল। তাতে গোটেই নগৰ অস্থিৰ হোৱাত মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰত আনি লৈ গ'ল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হ'ল। এইদৰে তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই হাজাৰৰ সেনাপতিয়ে শুনিলে। তেতিয়াই তেওঁ সেনাবোৰৰ সৈতে 100 সেনাপতিবিলাকক লগত লৈ তেওঁলোকৰ ওচৰলৈ বেগাই আহিল, যাতে তেওঁলোকে হাজাৰৰ সেনাপতি আৰু সেনাবোৰক দেখি পৌলক কোবাবলৈ এৰিলে। পাছত হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি তেওঁক ধৰি দুডাল শিকৰিৰে বান্ধিবলৈ আজ্ঞা দিলে। পাছত সুধিলে, এইটো কোন আৰু কিনো কৰিলে? যাতে লোকসকলৰ মাজত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কথাৰে ৰিঙিয়া ৰিঙি কৰাত কোলাহলৰ কাৰণে তেওঁ একো নিশ্চয় কৰিব নোৱাৰি পৌলক দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে। পাছত জখলাত উঠোঁতে লোকসকলৰ উগ্ৰতাৰ কাৰণে সেনাবোৰৰ দ্বাৰাই তেওঁক দাঙি নিয়া হ'ল, কিয়নো লোকসকলে পাছে পাছে গৈ ৰিঙিয়াই ৰিঙিয়াই ক'লে তাক দূৰ কৰক। পাছত পৌলক দুৰ্গৰ ভিতৰলৈ নিবলৈ ধৰোঁতেই তেওঁ হাজাৰৰ সেনাপতিক ক'লে, আপোনাৰ আগত মই কিছু কথা ক'বলৈ পাৰোঁনে? তেতিয়া সেনাপতিয়ে সুধিলে, তুমি গ্ৰীক ভাষা ক'ব জানানে? যিজন মিছৰীয়া ইয়াৰ আগেয়ে ঘাতকসকলৰ মাজত 4,000 মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেইজন নোহোৱানে? কিন্তু পৌলে ক'লে, মই কিলিকিয়া দেশৰ টাৰ্ছ নগৰৰ ইহুদী মানুহ, সামান্য মানুহ নহওঁ, বিনয় কৰোঁ, মানুহবোৰৰ আগত কথা ক'বলৈ মোক অনুমতি দিয়ক। পাছত তেওঁক অনুমতি দিয়াত পৌলে জখলাৰ ওপৰত থিয় হৈ মানুহবোৰৰ সন্মুখত হাত দাঙি সম্ভাষণ জনালে। তাৰপাছত লোকসমূহ অতি নিজম দি থাকিল আৰু তেওঁ ইব্ৰী ভাষাৰে তেওঁলোকক ক'বলৈ আৰম্ভ কৰিলে।